এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা অৰ্চনা আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চাৰ কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অংশগ্ৰহণ কৰি সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। গ্ৰাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত 12 কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত 3 লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে প্ৰকাশ কৰিছে। আৰু চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে 1 লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্ৰিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। এই সময়ছোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰপতিক সংগ দিয়ে। ইপিনে মহাকুম্ভ মেলাত দৰ্শনাৰ্থীৰ আগমন অব্যাহত আছে। এতিয়ালৈকে 43 কোটিতকৈও অধিক ভক্তই এই আধ্যাত্মিক অনুষ্ঠানত ভাগ লৈছে। মকৰ সংক্ৰান্তি, মৌনী অমাৱস্যা আৰু বসন্ত পঞ্চমী তিনিটাকৈ পবিত্ৰ স্নানৰ পাছতো দৰ্শনাৰ্থীসকলৰ সমাগম হ্ৰাস পোৱা নাই। 13 জানুৱাৰীত আৰম্ভ হোৱা এই মহাকুম্ভ মেলাৰ অহা 26 ফেব্ৰুৱাৰীত সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চাৰ কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰি তেওঁ এই বিষয়ে প্ৰকাশ কৰে। আজি এটা ভিডিঅ' মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। সুস্বাস্থ্য তথা সুষম আহাৰৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰোগী মানেই সুস্বাস্থ্য নুবুজায়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক পুৱাৰ ভাগত অধিক সময় অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সকলো ধৰণৰ মানসিক চাপৰ পৰা মুক্ত হৈ পৰীক্ষা তথা সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁ পৰামৰ্শ দিয়ে। মত বিনিময় কাৰ্যসূচীত তেলেংগানাৰ এজন ছাত্ৰই কয় যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শসমূহ অত্যন্ত উৎসাহজনক আছিল আৰু তেওঁ কোৱা সকলোবোৰ কথাই পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰিব। সময়ৰ সুব্যৱস্থাপনা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে সময়ৰ সঠিক জ্ঞান অনুধাৱন কৰিব পৰাটো অত্যন্ত প্ৰয়োজন আৰু সময়ৰ সৈতে খাপ খোৱাকৈ অধ্যয়ন তথা অন্যান্য কামসমূহৰ এখন তালিকা আগতীয়াকৈ প্ৰস্তুত কৰিবলৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। জটিল বিষয়সমূহক প্ৰত্যাহ্বান হিচাপে লৈ সঠিক দিশত আগবাঢ়িবলৈকো তেওঁ পৰামৰ্শ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত পৰীক্ষা পে চৰ্চাৰ কাৰ্যসূচী আকাশবাণী আৰু দূৰদৰ্শনৰ উপৰি স্বয়ম প্ৰভা, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউটিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত দেশৰ 37 গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে। আজি দিনৰ 11 বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰিত এই অনুষ্ঠানত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো ভিন ভিন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকে ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। 4দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাসো মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ কুমাৰ সিংলাই কয় যে সমগ্ৰ বিশ্বতেই কৃত্ৰিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্ৰতিষ্ঠানেহে একচেটীয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল উদ্দেশ্য। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যাতে অত্যাধুনিক তথ্য প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা নাহে তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ থাকিব লাগিব বুলিও শ্ৰীসিংলাই মন্তব্য কৰে। ইয়াৰ জৰিয়তে ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। অহা 12 ফেব্ৰুৱাৰীত 3দিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি শ্ৰীমোদী আমেৰিকালৈ ৰাওনা হ'ব। 2দিনীয়া এই ভ্ৰমণসূচীত তেওঁ দেশখনৰ সৈতে ভাৰতৰ বাণিজ্য আৰু কৌশলগত সহযোগিতা তথা প্ৰযুক্তি অংশীদাৰিত্ব আদি বিষয় সন্দৰ্ভত আলোচনা কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি কয় যে গ্ৰাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত 12 কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত 3 লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূন্যকালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ ফলত শৌচাগাৰ ব্যৱহাৰকে ধৰি অন্যান্য স্বাস্থ্যসন্মত দিশত শিশুসকলৰ মাজত বহুতো ব্যৱহাৰিক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এখন প্ৰতিবেদনৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 3 লাখ শিশুৰ জীৱন সুৰক্ষিত হোৱাৰ লগতে গ্ৰামাঞ্চলৰ মহিলাসকলৰ স্বাস্থ্যও চকুত লগা ধৰণে উন্নত হৈছে। এই অভিযানৰ অধীনত 12 কোটিৰো অধিক ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সহযোগত বিভিন্ন স্থানত শৌচাগাৰ নিৰ্মাণৰ কাম এতিয়াও অব্যাহত আছে বুলি তেওঁ প্ৰকাশ কৰে। গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্বত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ, ডীপ টেকনলজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা সুবিধা সন্দৰ্ভত আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে বহুকেইখন পৃথক বৈঠকতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এডভান্টেজ আছাম সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰি বিভিন্ন উদ্যোগপতি আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকিব। চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে 1 লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে। এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগনিমূলক আঁচনিসমূহ কৃতিত্বৰ অধিকাৰী বুলি মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰৱৰ্তী বিত্তীয় বৰ্ষত সামগ্ৰিকভাৱে দেশৰ পৰা স্মাৰ্টফোন ৰপ্তানিৰ পৰিমাণে 2,25,000 কোটি টকা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্ৰতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি 15 মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলৰ অভিবিন্যাস অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম কাজ পৰিকল্পিতভাৱে ব্যাহত কৰাটোৱে সংসদীয় গণতন্ত্ৰৰ বাবে অশুভ ইংগিত বহন কৰে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱা এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ শ্ৰী বিৰলাই মহাৰাষ্ট্ৰ বিধানসভাৰ গঠনমূলক কাম কাজৰ শলাগ লয়। বিৰোধী নেত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ প্ৰতি আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিৱেশনৰ শূন্যকালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় 14 কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। লোকপিয়ল যথাসম্ভৱ শীঘ্ৰে সম্পন্ন কৰিবলৈকো তেওঁ দাবী জনায়। নেত্ৰীগৰাকীয়ে লগতে খাদ্য সুৰক্ষাৰ অগ্ৰাধিকাৰৰ বিষয় নহয় বৰঞ্চ এয়া নাগৰিকসকলৰ মৌলিক অধিকাৰ বুলি মত প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা অৰ্চনা আগবঢ়ায়। তেওঁ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ 8ম সংস্কৰণত অংশগ্ৰহণ কৰি সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ সৈতে এই অনুষ্ঠানত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমৰো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। গ্ৰাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত 12 কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত 3 লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে প্ৰকাশ কৰিছে আৰু চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে 1 লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত।